এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱত শাসক পক্ষই সমৰ্থন জনায়। এই বিষয়টো লৈ আজি সদনত দীঘলীয়া সময় জুৰি আলোচনা চলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি সদনৰ মজিয়াত প্ৰকাশ কৰে। সদনৰ দিনটোৰ কাম কাজৰ আৰম্ভণিতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিগত সময়ছোৱাত ৰাজ্যখনত মৃত্যু হোৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ শোক প্ৰস্তাৱ পাঠ কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পাছতে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আৰু CPMএ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ আনে। অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি অভিযোগ তুলি বিৰোধী ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত CBI তদন্তৰ দাবী কৰে। ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও অনুৰূপ দাবী উত্থাপন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডত এজন বিশেষ ব্যক্তি জড়িত হৈ আছিল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সেই ব্যক্তিজনক আন কেইজনমান ব্যক্তিয়ে সহায় সহযোগ কৰা বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পায়? ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে। যিমান বেইল এপ্লিকেশ্যন, যিমান ৰিমাণ্ড এপ্লিকেশ্যন, যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে, গোটেইটো ছেকশ্যন 103ৰ ওপৰত হৈছে। ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে। আজিলৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃত প্ৰভা, শেখৰ জ্যোতি, তেওঁলোক যে জেলত আছে, তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে। সো এই কথাটো মই আজি হাউচক ক্লিয়াৰ কৰি দিলো। দিস কেছ হেজ বিন ৰেজিষ্টাৰ্ড সো দেট কোনো কনফিউজন নাথাকে। দিস কেছ হেজ বিন ৰেজিষ্টাৰ্ড আণ্ডাৰ ছেকশ্যন 61, ছেকশ্যন 105, ছেকশ্যন 106 এণ্ড ছেকশ্যন 103 অফ ভাৰতীয় ন্যায় সংহিতা।
মুখ্যমন্ত্ৰী সদনক জনায় যে অহা 8 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT অভিযোগনামা দাখিল কৰিব আৰু চৰকাৰে আদালতত এই গোচৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে কৰিবলৈ অনুৰোধ জনাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি গুৱাহাটীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধানসভাৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। ভাৰতীয় ডাক বিভাগৰ অসম মণ্ডলে জুবিন শীৰ্ষক পোষ্টকাৰ্ডৰ সংকলন প্ৰকাশ কৰিছে। গোলাঘাটৰ চিত্ৰশিল্পী মঞ্জিত ৰাজখোৱাই অংকন কৰা জুবিন গাৰ্গৰ এখন ছবিও এই পোষ্টকাৰ্ডত স্থান পাইছে। গোলাঘাটৰ ডাকঘৰত সোনকালে 5,000 পোষ্টকাৰ্ড উপলব্ধ হ'ব বুলি ডাকঘৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে কাইলৈ সংবিধান দিৱস উপলক্ষে সমগ্ৰ দেশতে 3 তৰপীয়া পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে এই বছৰৰ সংবিধান দিৱস উপলক্ষে সম্পাদক বিবেক ভৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়া তথা কৰ্মচাৰীসকলৰ উপস্থিতিত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ বাবে নো ইয়ৰ কনষ্টিটিউচন বিষয়ত কুইজ আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্ৰস্তাৱনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। জনসাধাৰণৰ মাজত জীৱন বীমাৰ প্ৰয়োজনীয়তা আৰু বীমা সজাগতাৰ উদ্দেশ্যে আজি জীৱন বীমা নিগমৰ ধেমাজি শাখাই ধেমাজি চহৰত এটা সজাগতামূলক মটৰচাইকেল ৰেলী উলিয়ায়। ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট মাণ্ডলিক কাৰ্যালয়ৰ অধীনৰ শাখাসমূহে বীমা সজাগতাৰ উদ্দেশ্যে উলিওৱা সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এই মটৰচাইকেল ৰেলী উলিওৱা হয়। সজাগতা কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় জীৱন বীমা নিগমে বীমা সখী, বীমা লক্ষ্মী আৰু জনসুৰক্ষা নামৰ নতুন বীমা আঁচনিৰ প্ৰচাৰো চলায়। বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে আজি বিশ্বনাথ জিলাৰ সভাপতি অসীম কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত অগ্ৰগামী অসম সমৃদ্ধিশালী ভাৰত সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। সভাত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰা আৰু বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ দলীয় কৰ্মীসকল উপস্থিত থাকে। বিশ্বনাথ জিলাৰ চাৰিআলিৰ এখন হোটেলত আজি ধেমাজি, ওদালগুৰি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু দৰং জিলাৰ সভাপতি আৰু ব্লক সভাপতি সহ কংগ্ৰেছৰ 108 নেতা কৰ্মীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।